মিশা ভাববাদী পুস্তক 3 অধ্যায়। মই কলো জাকুবৰ মুখ্য লোকসকল আৰু ইজৰাইলৰ বংশৰ শাসনকৰ্তাসকল, এতিয়া শুনা, ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয়নে? তোমালোকৰ যিসকলে ভাল কৰ্ম ঘীন কৰে আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখুলিয়াবা আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা। তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা। তেওঁলোকৰ হাড় ভাঙা পাত্ৰৰ বাবে মাংস আৰু কেৰাহীত দিয়া মাংসৰ দৰে তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা। তেতিয়া শাসনকৰ্তাসকলে জিহুৱাৰ আগত কাটৰুক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা। ভাববাদীসকলৰ বিষয়ে জিহুৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে? যিসকলে তোমালোকক আহাৰ খুৱায় তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে তাত উন্নতি হ'ব, কিন্তু যিসকলে নিজৰ মুখত একো নলয় তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। সেইকাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ'ব, আৰু তোমালোকে ভৱিষ্যত গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ'ব। ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেইদিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ'ব। দৰ্শকসকলক লাজত পেলোৱা হ'ব, আৰু ভৱিষ্যত গণনা কৰাসকল ভ্ৰান্ত হ'ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব, কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব। কিন্তু মোৰ ক্ষেত্ৰত জাকুবক তেওঁৰ অপৰাধ আৰু ইজৰাইলক তেওঁ পাপৰ ঘোষণা কৰিবলৈ মই জিহুৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ আৰু পৰাক্ৰমেৰে পৰিপূৰ্ণ। সকলো সৎকৰ্মত বিপথে যোৱা আৰু ন্যায় ঘৃণা কৰা সেই জাকুবৰ বংশ মুখ্য লোকসকল আৰু ইজৰাইল বংশৰ শাসনকৰ্তাসকল, এতিয়া এই কথা শুনা, তোমালোকে ৰক্তপাতেৰে চিউন আৰু পাপেৰে জিৰচালেম নিৰ্মাণ কৰিলা। তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যৎবাণী কৰে। তথাপি তোমালোকে জিহুৱাৰ ওপৰত ভৰসা কৰি কোৱা, জিহুৱা আমাৰ লগত নাইনে? কোনো আপদ আমালৈ নাহিব। এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিউনক চহোৱা হ'ব, জেৰুচালেম ধ্বংসৰ স্তূপ হ'ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ'ব।